নমস্কাৰ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পূৰ্বপ্ৰস্তুতি সম্পৰ্কীয় বিশেষ অনুষ্ঠান সাৰথিলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ জৰিয়তে দুৰ্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ বাবে ল'বলগীয়া পূৰ্বপ্ৰস্তুতিৰ বিষয়ে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। আমাৰ গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চল দুৰ্যোগৰ সন্মুখীন হৈ আছে, গতিকে সেই সমস্যাসমূহৰ বিষয়ে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ বাবে ল'বলগীয়া সাৱধানতাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটিত আমি দুৰ্যোগ সম্পৰ্কীয় এটি নতুন বিষয় আলোচনা কৰিম। আজিৰ বিষয় সম্পৰ্কে জনাৰ আগতে আহকচোন এপাক বৰুৱাৰ ঘৰলৈ গৈ আহোঁ।
ঔৰা, একেবাৰে হিন্দী চিনেমাৰ কাইদাত আহি বুকুত সোমালা যে।
যি চুৰে ঢেৰেকনি মাৰিছে, ভয় নালাগে নেকি? আৰু দস্তুৰ মত মোৰ মানুহজনৰ বুকুতহে সোমাইছোঁ, ৰাস্তাৰ মানুহ এটাক গৈ ধৰা নাই নহয়।
মোৰ আকৌ এনেকৈ ঢেৰেকনি মাৰিলে ভালহে লাগে দেই, তুমি ডাইৰেক্ট আহি বুকুতে সোমোৱা যে।
বদমাছ, ঢেৰেকনিটো ৰোমাঞ্চ। পিছে এনেকুৱা বতৰত আপুনি যেতিয়া বাহিৰত থাকে মোৰ বৰ চিন্তা হয়, কিবা এটা যদি বিঘিনি ঘটি যায়।
চকু চলচলীয়া হ'লেই নে, একো নহয় মোৰ। বজ্ৰপাত, ধুমুহা, বানপানী, এইবোৰ প্ৰাকৃতিক কথা, স্বাভাৱিক ঘটনা। আমি মাত্ৰ সাৱধানে থাকিলেই হ'ল। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিৰ্দেশনাবোৰ আমি মানি চলিব লাগে, আৰু ৰেডিঅ'লিটৰ সাৰথি অনুষ্ঠানত এইবোৰ দেখোন কৈয়ে থাকে।
শ্ৰোতাসকল, আজি সাৰথি অনুষ্ঠানটিত আমাৰ আলোচনাৰ বিষয় হ'ল বিজুলী ঢেৰেকনি বা বজ্ৰপাত।
শ্ৰোতাসকল, আমাৰ সাৰথি অনুষ্ঠানটিত আমি প্ৰাকৃতিকে হওক বা মানৱসৃষ্ট দুৰ্যোগৰ বিষয়ে আমি কথা পাতোঁ, আৰু সেয়েহে আজি এটি নতুন বিষয় লৈ আপোনালোকৰ ওচৰত আমি উপস্থিত হৈছোঁ। আজি আমাৰ সাৰথি অনুষ্ঠানটিত আমি কথা পাতিব বিচাৰিছোঁ বিজুলী ঢেৰেকনিৰ বিষয়ে। শ্ৰোতাসকল, এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আমি আমন্ত্ৰণ কৰি আনিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ডক্টৰ দুলাল চন্দ্ৰ গোস্বামী ছাৰক। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
ধন্যবাদ
ছাৰ। প্ৰথমতে আপোনাৰ পৰা বিজুলী ঢেৰেকনি হোৱাৰ বিজ্ঞানসন্মত কাৰণ, সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
বিজুলী ঢেৰেকনি আমি আটাইতে চিনাকি, আমাৰ উত্তৰ পূব ভাৰতত খুবেই হয় বিজুলী ঢেৰেকনি, বিশেষকৈ এই বহাগ বিহুৰ আগৰ সময়টুকুৰা প্ৰাক মৌচুমী কালটোত খুবেই হয়। এই বিজুলী ঢেৰেকনি যিটো প্ৰাকৃতিক পৰিঘটনা, এইটো সৃষ্টি হোৱাৰ গুৰিতে অনেক কথা আছে। সিমান কথালৈ নগৈ আমি চমুকৈ এইটো ক'ব পাৰোঁ যে বিশেষকৈ এই প্ৰাক মৌচুমী কালত হোৱা যিটো বিজুলী ঢেৰেকনিৰ প্ৰাকৃতিক ঘটনা, ইয়াৰ মূলতে আছে আমাৰ ওপৰত থকা বায়ুমণ্ডলত হোৱা কেতবোৰ অস্থিৰতা। সেই অস্থিৰতাটো হয় এইকাৰণে যে তাত থকা বায়ু স্তৰবোৰত কেতিয়াবা যিখিনি তলৰ স্তৰত থকা উষ্ম আৰু অলপ সেমেকা যিবিলাক বায়ু থাকে, সেই বায়ু যেতিয়া ওপৰত থকা শীতৰ বায়ুৰ মাজেদি ঊৰ্ধগামী হয়, তেতিয়া সেই বায়ুৰ মাজত ভিতৰত শীতলীকৰণ হয়, কণ্ডেনচেশ্যন হয়, আৰু তেতিয়া তাহাঁতি সেই বায়ুৱে তেতিয়া অলপ বৰফৰ ফালে গোট মাৰে বা শীতলীকৰণ হয়, আৰু তেতিয়া ডাঙৰ ডাঙৰ টোপাল হয় আৰু তাৰ ওপৰতে শীতলীকৃত হৈ বৰফৰ দানা বান্ধে আৰু সেইখিনি কেতিয়াবা তললৈ নামি আহে, আৰু সেই তেতিয়া আমি তাক শিলাবৃষ্টি হোৱা বুলিও কওঁ বা শিল বৰষুণ হোৱা বুলি কওঁ, আৰু এনেকুৱা ধুমুহা বতাহৰো সৃষ্টি কৰে। গতিকে এই বিজুলী মাৰে বা ধুমুহা বতাহ হয়, এইটো অকল প্ৰাক মৌচুমী কালতে নহয়, আন সময়তো হয়, কিন্তু সৰহভাগেই হয় এই সময়ছোৱাত। ইয়াৰ কাৰণ হৈছে এই সময়ছোৱাত যি প্ৰাক মৌচুমী সময়, এই অস্থিৰতা দেখা দিয়ে আৰু যাৰ ফলত এইটো সৃষ্টি হয়। আমাৰ ঠিক বহাগ বিহুৰ আগৰ প্ৰায় ফেব্ৰুৱাৰী শেষৰ প্ৰায় মাৰ্চৰ পাৰ হৈ পেলাই এপ্ৰিললৈকে এইছোৱা ওচৰতে এই ধৰণৰ কথা হয়। আৰু এতিয়া গোটেই পৃথিৱী জুৰি এটা কথা গম পোৱা গৈছে, বিশেষকৈ উপগ্ৰহৰ পৰা পৃথিৱীখনৰ নিৰীক্ষণ পৰ্যবেক্ষণৰ যেতিয়া এতিয়া সুবিধা খুব ভাল ধৰণে হৈছে, গতিকে আমি গম পাইছোঁ যে নৰ্থ উত্তৰ পূব ভাৰত এই অঞ্চলটোৰ আকাশমাৰ্গত যি পৰিমাণে বিদ্যুৎ প্ৰৱাহ হৈ থাকে বা বিজুলী মৰা দেখা যায়, সেই বিজুলী যিটো চমক সেই চমক মানে পৃথিবীর ভিতরতে এটা উল্লেখনীয়। তার মানে তেওঁলোকে কব বিচাৰে যে পৃথিবীর খুব বেশি বিজুলি মারি থাকা অঞ্চলের ভিতর টপুর ভাৰত অন্যতম। তার মানে এক প্রকার বিজুলি মরার ক্ষেত্রে ই এক রাজধানী বলেই কৈছে, বিজুলি ক্যাপিটাল। আগতে জাভার কথা কৈছিলে, এটা লগতে উত্তর পূব ভারতের কথা কোয়াইছে। আর বেশি পরিমাণে বিজুলি মরা হয়। আমিও দেখা পাইছো যে পিছর আগেরপরা আমি আরো দেখিছো ঘনাই এই বিজুলি মারিছে। বিজুলির লগতে বজ্রপাতও পড়ছে, শিলাবৃষ্টিও হয়েছে ইয়ার লগতে, আর শিলাবৃষ্টিয়ে বিস্তর ক্ষতিও করেছে মানুহর। গতি এই ধরনের পরিঘটনাবর হয়ে আছে আর মানুষের বহুত প্রাণ হানি হয়েছে আর মানুষের জীব জন্তু নষ্ট হয়েছে। আর ইয়ার লগতে হওয়া প্রচুর বৃষ্টিপাতের কারণে বা ধুমুর কারণে ঘর দুয়ার মানুষের খেতিপথার নষ্ট করেছে, বহু ধরনের কথা
স্যার হয়। আর আপনি কলে যে বৈজ্ঞানিক দিকতো সেইটো প্রমাণ হয়েছে যে আমার ইয়াতে দিনে দিনে বিজুলি ঢেরেকনি মাত্রা বাড়ি গেছে। স্যার ইয়ার কারণ সম্পর্কে অকনমান জানাব নাকি?
কারণ সম্পর্কে কব কারণে সেই গবেষণা চলি আছে, বহুত নতুন ধরনের তথ্য আহিছে। কিন্তু মূলতে কৈছে যে গোলকীয় উষ্ণতা বৃদ্ধির কারণে গোটেই পৃথিবীর জলবায়ুর উপর যে পরিবর্তন আহি দিয়ে, বিশেষকে উষ্ণতা বৃদ্ধির লগেলগে যেটু আহিছে, তারে অন্যতম প্রধান কারণ ইউ হব পারে যে উত্তর পূব ভারতের নিচিনা অঞ্চলবিলাকত যত বিশেষ ধরনের আঞ্চলিক পরিস্থিতি বতর অবস্থান করেছে। গতি সেই মৌসুমী বতাহ বা তার প্রাক মৌসুমী কাল এই ধরনের অঞ্চলবিলাকত এনে ধরনের বিসঙ্গতিয়ে দেখা দিছে আর হয়তো পরবর্তী কালে তো আরো বেলেগ পরিবর্তন হব পারে।
আর প্রত্যেক বছরে দেখা যায় যে আমার বিজুলি ঢেরেকনিত মৃত্যু হওয়া লোকর বাতরি আমি পাই থাকো। গতি স্যার সেই ক্ষেত্র ধর পথারত হাল বাই আছে মানুষ এগারী বা রাস্তায় গৈ আছে, তেন ক্ষেত্র মানুষ এজনে বিজুলি ঢেরেকনি হয়ে মৃত্যু হওয়া লোকর সংখ্যা আমি দিনে দিনে বাড়ি গৈ আছে আমি বাতরি দেখবলে পাও। স্যার সেই ক্ষেত্র আপনি কি জানাব হাল বাই থাকা মানুষ এজনে বা বাহিরত যেটা থাকে সেইজন মানুষ কেন ধরনের সাবধানতা লোক লাগে?
সেটা একটা খুব জানিবলগীয় কথা, কারণ আমি সদায় সকল মানুষের ঘরের বাইরে যাবলগীয় হয় আর সদায় এনেকা একটা পরিস্থিতি শোনা যায়। প্রথম কথাটা হল যে আমি যদি বাহিরত থাকো বা আমার কোনোবাই যদি বাহিরত হাল বাই আছে, কোনোবাই কাম করে আছে, কোনোবাই গাড়িয়ে কোবাত গৈ আছে, তো প্রথমে বতরটার কথা মনত রাখব। যেটা বিজুলি ঢেরেকনি হওয়ার সংকেত পাও, বতর আগ বতর একটা দিয়েই আমার আঞ্চলিক গবেষণা হয়। তারপরে আমার যেহেতু ক্ষণস্থায়ী কিছু কথা ঘটে হঠাৎ আহি পড়ে, তেমন একটা কথার সম্মুখ হলে প্রথমে মনত পেলাব লাগবে যে বতরটোয় বেয়া ফালে ঢাল দিব পারে। আর যদিহে বিজুলি মারিছে আর ঢেরেকনির সম্ভাবনা থাকা লাগে, তেতিয়া একটা আশ্রয়ের কথা ভাবব। যদি যদি এজন মানুষের ধর হাল বাই আছে বা কিনা একটা কামত লিপ্ত আছে, যদি ওসর কোনো মুকলি ঠাই, তাত কোনো গছ গছনিও না হেৰি নাই, যিমান পৰা সোনকালে একটা আশ্রয়ের কথা ভাবিব লাগিব। আর যদি আশ্রয় লওয়ার সম্ভাবনা নাই, নিজকে কয় যে ক্রাউসিং মানে অকমান হালি পেলে যিমান পারে উচ্চতা কমায়, একেবারে যিমান পারে পৃথিবীর ফলে হাঁলি থাকার বিচার। আগতে শুই থাকার কথা কৈছিল, আজিকালি সেইটো অল্প মানুষের সন্দেহ করা হয়েছে যে শুই থাকলে পৃথিবী বিদ্যুৎপৃষ্ট হলে পৃথিবীখনও অকমান অসুবিধাজনক হবেন। আর যদিহে সম্ভব ওসর থাকা ওখ গছর ওসরে যাব, গছত থাকলে নীতিটাকে শুকান অবস্থা হয়ে থাকবে মানুষের, আর সিও বিদ্যুৎ পুষ্ট হওয়ার সারিব। আর যদিহে ধর আমার শহরের মানুষ কোনোবা যে গাড়িত গৈ আছে, আসর বজার করবলে গেল, অন্যতম সেফ, যদি ঘর দোয়ার পটকে সোমাব নয় সোনকালে, গাড়িখনলে ঘুরি যাওয়া ভাল হব। কারণ আন উপায় একটা আবরণ পয়ার উপরও গাড়িখনের যেহেতুকে চারিটা চকা রাবারের চকা, গতি পৃথিবীর ভিতর বিদ্যুৎ প্রবাহ যুক্ত আছে, সেই চকাকিটা কিন্তু রক্ষা করব। এইবর বহু কথা আছে যে কারণে সেফলি তার ভিতর যাবো, শিলাবৃষ্টি হলেও তো হারিব। তার
স্যার এইখিনিতে মোর মনে আছে একটা কথা, মানে আপনি যেটা কলে গাড়িত থাকলে রাবারের চকাকিটা হওয়ার কারণে মানুষজন রক্ষা পড়ব পারে, বা পানি যদি মানুষজনের গাত লাগি আছে বা মাটিত যদি মানুষজন আছে তাহলে
সম্ভাবনা
বেশি থাকে।
এটা বহু কথাই কয়ে আছে যে এজন মানুষ যদি পাইপেরে পানি লো পেলে গা ধুয়ে আছে, কৈছে যে সেই পাইপের মাজেদি মাধ্যমেও আহিব পারে বিজুলি শক্তি, আর কারণ পানির সম্পর্ক আছে, পানি গা ধুয়ে আছে। গতি সেইব কথা মানুষের ভাবিব লাগবে। একটা সেলফ মানুষের ফোন লো আছে, বিশেষকে যা কর্ডেড ফোন যাকর সংলগ্ন হয়ে আছে, যা কর্ডলেসব অল্প সেফ হয়, কর্ডলেস বা সেলফোনবিল সেফ হয়, ল্যান্ডফোনবিল সেই তেনবিল মানুষের চিনাক্ত করেছে, এইবর অল্প বিপজ্জনক হব পারে। সেইব কিছু সতর্কতা মানুষের জানিব লাগবে আর তার ব্যবস্থাও লোক।
মানে এইখানে আর একটা কথা কব বিচার, সাধারণত আমি বেশিভাগে এনেকা ধরনের বাতরি পাও বা আমি সকলে মানুষ যে আমি যদি বাহিরত থাকো তেতিয়া বিদ্যুৎস্পৃষ্ট হয়ে আমার ক্ষতি সাধন হব পারে, সেয়াও আমি জানো। কিন্তু আজি কেইটামান দিনের আগতে আমি এটা বাতরি পাইছিলো যে এখন ঘরে চারিজন মানুষ ঘরের ভিতর থাকুতেই বিদ্যুৎস্পৃষ্ট হয়ে ঢুকাইছে। মোর প্রশ্নটা হয়েছে যে বাহিৰত থাকোঁতে এজন ব্যক্তি যিদৰে সাৱধান হ'ব লাগে, যে আপুনি ক'লে যে এডাল গছৰ তলত থাকিব পাৰে বা তেওঁ অকণমান হাউলি দিলেও তেওঁ ছেফ হ'ব পাৰে, ঠিক তেনেকৈ ঘৰৰ ভিতৰত থকা মানুহখিনিয়ে কি ধৰণে মানে সাৱধানতা ল'ব পাৰে?
এতিয়া আমি এটা পৰিসংখ্যাত গম পাইছোঁ যে বিদ্যুৎপৃষ্ট হৈ পেলাই বা এনেকুৱা বজ্ৰপাত পৰি ঢুকোৱা লোকৰ এক তৃতীয়াংশ কিন্তু ঘৰৰ ভিতৰত থকা অৱস্থাত ঢুকাইছে। সেইটো শেহতীয়াভাৱে জনা এটা তথ্য। গতিকে ঘৰৰ ভিতৰত সম্পূৰ্ণৰূপে আমি কৰিব নোৱাৰোঁ, তাৰ ভিতৰতো মানুহৰ প্ৰাণহানি হ'ব পাৰে বা আঘাতপ্ৰাপ্ত হ'ব পাৰে। ইয়াৰ কেইবাটাও কাৰণ, এটা কথা হৈছে ঘৰত ব্যৱহাৰৰ কাৰণে যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰা হয়, লোহাৰে নিৰ্মিত বা আন ধাতুৰে নিৰ্মিত যিবিলাক ৰড দিয়া হয়, হেৰি দিয়া আন পাইপ থাকে, সেইবিলাকৰ মাজেদি বিদ্যুৎ আহিব পাৰে। বা ফ্ল'ৰ যিবিলাক ব্যৱহাৰ কৰা যায়, বেৰবিলাক ফ্ল'ৰবিলাক য'ত এনেকুৱা ধৰণৰ ধাতু বস্তু আছে যিবিলাকে বিদ্যুৎ প্ৰবাহিত কৰিব পাৰে, সেইবিলাকে কঢ়িয়াই আনিব পাৰিব। সেইকাৰণে যদি কাঠৰ ওপৰত যদি কোনোবা বহি আছে তেওঁ বিদ্যুৎ পৃষ্ঠ হোৱাৰ সম্ভাৱনা অলপ কম হ'ব। কিন্তু যদি মাটিত থিয় য'ত ফ্ল'ৰখন আছে তাত ষ্টীল আছে হেৰি আছে তাত হয়তো তেওঁ হ'ব পাৰে। কিন্তু ইয়াৰো উপায় আছে, বহুত ঘৰতে আছে, তোমালোকে দেখিছাই বোধকৰ টিশুলৰ নিচিনা ওখ জোঙা লোহাৰ ৰডডাল ওলাই থাকে, সেইটোৱে কয় লাইটনিং ৰড বুলি কোৱা যায়। সেইডাল আৰু সেইডাল অকল ৰডডালেই ফুটা নহয়, তাৰ লগত সংযুক্ত এটা ব্যৱস্থা আছে, সি একেবাৰে সম্ভাৱ্য যিটো বিদ্যুৎ তাত পৰিবহি সেই বিদ্যুতৰ প্ৰবাহটো সি ধৰি লৈ পেলাই একেবাৰে সুকলমে ধৰা পৃষ্ঠলৈ লৈ যাব, গতিকে ঘৰটো বাচি যাব পাৰিব। সেই ধৰণৰ ব্যৱস্থা কিন্তু কিছু ঠাইত আছে, আমাৰ ওখ ওখ চাৰ্চবিলাকত দেখিবা তুমি, আন ঠাইতো আছে ওখ ঘৰবিলাকত দেখিবা, আমাৰ ঘৰটো আমি দি লৈছোঁ। এইবোৰ মানুহে লোৱাটো উচিত, যিবিলাক অট্টালিকা আছে তাৰ ভিতৰত দিলে হয়তো প্ৰাণহানিৰ সংখ্যাটো বহুত কমিব। সজাগতা খুবেই প্ৰয়োজন, মানুহে এই বিষয়ে খুব কম জানে, আৰু অকণমান ইয়াৰ শিক্ষাগত যিবিলাক জ্ঞান আছে সেইখিনিও আমি উঠাব লাগিব।
ধন্যবাদ ছাৰ, আপুনি বহুতো সাৱধানতাৰ বিষয়ে জনালে। এতিয়া আমি ভাবিছোঁ যে এইখিনি শুনি আমাৰ শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব। ছাৰ, এইখিনিতে আমি বহুতো কথা পাতিলোঁ বিজুলী ঢেৰেকনিৰ বিষয়ে। সাধাৰণতে আমাৰ মাজত দেখা যায় যে আমাৰ বিজুলী ঢেৰেকনিক লৈ কিছুমান আমাৰ সমাজত লোকবিশ্বাস আছে, যেনে জন্ম পোৱা শিশু এটি যদি স্বাভাৱিক ধৰণে বা প্ৰাকৃতিকভাৱে যদি জন্ম নহয় সেই শিশুজনক ডাঙৰ হোৱাৰ পিছতো বাহিৰলৈকে ওলাব নিদিয়ে, তেওঁলোকৰ অভিভাৱকে ভয় কৰে যে তেওঁৰ প্ৰাণহানি হ'ব পাৰে বা তেওঁ আঘাতপ্ৰাপ্ত হ'ব পাৰে। ছাৰ, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে?
লোকবিশ্বাসটো এনেকুৱা ধৰণৰ, সেইবোৰ সমাজত এচাম মানুহে বান্ধি দিছিলে, এতিয়াও কিছুমানে মানে, সেইটোত আমাৰ ক'বলগীয়া নাই, আমি বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰিব নোৱাৰোঁ। কিন্তু আমি কিছুমান কথা আমি মানুহৰ অভিজ্ঞতাৰ পৰা হোৱা কথা কওঁ। এটা কৈছে যে গোটেই পৃথিৱীৰ যি বিশেষকৈ পশ্চিমীয়া দেশতো আছে এই বিজুলী ঢেৰেকনি সম্পৰ্কে এটা ধাৰণা আছে, আৰু সেইটো অভিজ্ঞতা পুষ্ট, সেইটো আমিও কৰি চাব পাৰোঁ। তাত কৈছে যিটো কয় যে 30-30 ৰুল, 30-30 মানে কি কথা আছে কি যে সেই 30-30 ৰুল মতে যে ক'ৰবাত যদি বিজুলী দেখে, বিজুলী মাৰিছে বাহিৰত থাকোঁতে যদি বিজুলী হয় মানুহজনে, তেওঁ তেতিয়া এই বিজুলীটো দেখাৰ পিছত তেওঁ যদি ভিতৰলৈ আহি পেলাই তেওঁ যদি গণনা আৰম্ভ কৰে 1-2-3-4 আৰু এই 30-লৈকে গণনা কৰোঁ, তাৰ ভিতৰত যদি আকৌ এটা গাজনি আহে, ঢেৰেকনি আহে, তেতিয়া তেওঁ অকণমান ৰ'ব লাগিব। তাৰ শেষৰটো যেতিয়া গাজনি গ'ল আৰু শেষৰটো গাজনি ওলোৱাৰ পিছত আধা ঘণ্টা সময় তেওঁ সেইটো ৰ'ব। এই 30 মিনিটৰ ভিতৰত যদিও একো গাজনি আৰু আৰু যদি ঢেৰেকনি নামাৰে তেওঁ নিশ্চিন্ত হ'ব যে আৰু বিজুলী নাহে। আৰু তেওঁ এইটো কয় 30-30 ৰুল, 30 ছেকেণ্ড তুমি ঘৰৰ ভিতৰলৈ সোমাই ৰ'ব লাগিব। 30 ছেকেণ্ডৰ ভিতৰত যদি ঢেৰেকনি পাৰে শেষৰটো ঢেৰেকনি হোৱাৰ পৰা তুমি আধা ঘণ্টা সময় তুমি ৰ'ব লাগিব শেষবাৰলৈ শুনাৰ পিছত। সেই আধা ঘণ্টাৰ ভিতৰতে যদি তাৰ আকৌ পুনৰাবৃত্তি হোৱা নাই তেতিয়াহ'লে তুমি অকণমান নিজকে আশ্বস্ত কৰিব পাৰিবা যে বাহিৰলৈ যোৱাটো এতিয়া বা মই নিজৰ কামত যোৱাটো মোৰ কাৰণে বা পৰিয়ালৰ কাৰণে এতিয়া উপযুক্ত হ'ব। এইবোৰ বহু অভিজ্ঞতাৰ প্ৰসাৰৰ পৰা মানুহে এইবোৰ কথা বিশ্বাস কৰিছে যে এইটো এনেকুৱা হয়, কাৰণ এইটো এটা বিজ্ঞানসন্মত কথা আছে। কাৰণ তুমি যে কৈছিলা যে শব্দ আৰু পোহৰৰ গতিবেগৰ লগত সম্পৰ্ক আছে, সেইটোৰ ওপৰতে ভিত্তি কৰি এইটো উলিয়াইছে কিমান সময় লাগিব কি কথা, সেইটোৰ ওপৰতে ভিত্তি কৰি এই 30-30 ৰুলটো উলিয়াইছে।
ছাৰ, আজি অনুষ্ঠানটিত আপোনাৰ পৰা বহুতখিনি কথা আমি জানিলোঁ আৰু আশা কৰিছোঁ শ্ৰোতাসকলেও বহুতখিনি কথা অৱগত হ'ব পাৰিছে। আৰু শেষত কেনেকুৱা ধৰণে আমি সজাগ হ'ব লাগিব, বিজুলী ঢেৰেকনি আহিলে আমি বহুতে ভয় খাই যাওঁ, স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ স্কুলত যেতিয়া থাকে তেতিয়া যদি তেনেকুৱা হয় তেতিয়াহ'লে বহুত ভয় খাই যায়, গতিকে ছাৰ শেষত সজাগ কেনেদৰে হ'ব লাগিব?
এই দুৰ্যোগবিলাকৰ প্ৰতি মানুহৰ যিটো মনত শংকা বা ভয় থাকে ইয়াৰ অন্যতম কাৰণ হৈছে অজ্ঞতা। সি যেতিয়া যুক্তিৰে বিচাৰ কৰিব পাৰে কিহৰ কাৰণে হৈছে কি কৰিছে আৰু নিৰাময় প্ৰশমনৰ কথাবিলাক যেতিয়া জানে তেতিয়া ভয় কমি আহিব আৰু কিছুমানটো কথা সদায় হ'বই আৰু নেচাৰেল প্ৰকৃতিক বাধা দিব নোৱাৰা কিন্তু মানুহে সজাগতা যদি লয় তেতিয়াহ'লে প্ৰাণহানিৰ কথা কমিব আঘাতপ্ৰাপ্ত হোৱাৰ কথাটো কমিব তোমালোক যে আহিছা ৰেডিঅ' লিটৰ পৰা এয়া এনেকুৱা অনুষ্ঠানবিলাকৰ গুৰু দায়িত্ব আছে খুব সুন্দৰভাৱে পালন কৰিব পৰা বহুত মানুহে য'ত আনবোৰ ব্যৱস্থা নাই তাত এইবোৰে গৈ পেলাই মানুহক চুব পাৰিব আৰু যিটো সময়ত সেইটো বহুতবোৰ অনুষ্ঠান বিকল হৈ যাব তেতিয়া এইবিলাকৰ মানুহে আশ্ৰয় ল'ব পাৰিব ৰেডিঅ'ত শুনিব পাৰিব বা এনেও সজাগতাৰ বৃহৎ অস্ত্ৰ হিচাপে এইটো ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াৰ মাধ্যমেদি স্কুলীয়া ছাত্ৰ ছাত্ৰী আন চহা মানুহ গাঁৱলীয়া গৃহিণীগৰাকী কৰ্মচাৰীগৰাকী তেওঁলোকে আন কামত অনবৰত ব্যস্ত হৈ থাকিলেও তাৰ মাজতে ৰেডিঅ'টো শুনিব পাৰিব আমিও শুনো সেইকাৰণে শুনো যে ই আমাক আন কামত কৰাত বাধা নিদিয়ে আন কাম কৰি থকাৰ মাজে মাজে আমি শুনি থাকোঁ সজাগতাৰ প্ৰথম কথা মানুহবোৰক সজাগ কৰিব লাগিব ছাত্ৰ ছাত্ৰী আন সকলোকে সজাগতা কৰিব লাগিব আৰু ইয়াৰ প্ৰশমনৰ যিবিলাক উপায় আছে সেইবিলাক জনাজাত কৰিব লাগিব আৰু তেতিয়া আহিলে ক্ষয়ক্ষতি কমিব আৰু বিশেষকৈ যিবিলাক মানুহ আমাৰ খেতিখোলাৰ লগত জড়িত মানুহ সেইবিলাকৰ ক্ষেত্ৰত এইটো খুবেই প্ৰযোজ্য কাৰণ তেওঁলোকে তেওঁলোকৰ জীৱিকাও নিৰ্ভৰ কৰিছে এনেকৈ কিছুমান ঠাইৰ ওপৰত য'ত তেওঁলোকে সৰহসময় বাহিৰত থাকিব লাগিব আৰু তেওঁলোকে গৰু ছাগলী এইবোৰ তেওঁলোকৰ জীৱিকাৰ মূল অৱলম্বন সেইবিলাকৰ হানি হোৱা দেখিছোঁ আমি বহুত আৰু তেওঁলোকৰ কি হয় যে থকা ঘৰটো সুৰক্ষিত নহয় সেইকাৰণে তেওঁলোকৰ ঠাইত যাতে সবলীকৰণ হয় এই সবলীকৰণে কিন্তু তেওঁলোকৰ এই দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰতো সবলীকৰণ কৰিব গছবোৰ দেখিছোঁ কিছুমান ডাঙৰ ডাঙৰ গছ ঘৰৰ ওচৰতে পুতি থোৱা আছে তেওঁলোকে সেইটোও নাজানে যে ডাল ডাল ভাঙিলে হেঁচা মাৰি ধৰিব গতিকে সেইকাৰণে সেইবোৰ কথা আনেও চাব লাগিব সমাজখনে গাঁৱত থাকিব সেই গাঁওখনে চাব লাগিব কোন কি ঘৰ মানুহ হাতে আঘাত পাব পাৰে কোন কোন মানুহ পৰ্বতৰ ঢালতে আছে ক'ত পাহাৰত মাটি কাটি থৈছে বা তেনেকুৱা বতাহ বৰষুণ হ'লে তেওঁলোকক ক'ত ক্ষতি কৰিব সেই কথাবিলাক মই ভাবোঁ যে আগতীয়াকৈ অকণমান মানে জানি থ'লে আৰু তাৰ ব্যৱস্থা ল'লে এইবোৰ প্ৰশমন আমি কৰিব পাৰিম
ছাৰ আজি আমাৰ সাৰথী অনুষ্ঠানটিত উপস্থিত থাকি আপুনি বহুতখিনি কথা জনালে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ
ইমান পৰে শ্ৰোতাসকলে ৰেডিঅ' লুটৰ দ্বাৰা প্ৰচাৰিত সাৰথী অনুষ্ঠানটি শুনিলে এই অনুষ্ঠানটিৰ উদ্দেশ্য হৈছে দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে জনমানসত সজাগতাৰ সৃষ্টি কৰা আমাৰ এই অনুষ্ঠানটি ডক্টৰ অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ সৌজন্যত আৰু অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত প্ৰস্তুত কৰা হৈছে
প্ৰিয় শ্ৰোতা সাৰথী অনুষ্ঠানটি শুনি আপুনি কেনে পালে তাক জনাবলৈ নাপাহৰিব আমাক জনাবলৈ আপুনি 8811092674 এই নম্বৰলৈ মেছেজ কৰিব পাৰে radiolit@gmail.com ইয়ালৈ ইমেইল কৰিব পাৰে অথবা ফেচবুকৰ ৰেডিঅ' লুইটৰ পেজতো আপুনি আপোনাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে আমি বাট চাই ৰ'ম